وَلَمَّا جَهَّزَهُم بِجِهَازِهِمْ قَالَ أَتُونِي بِأَخٍ لَّكُمْ مِنْ أَبِيكُمْ أَلَا تَرَوْنَ أَنِّي أُوفِي الْكَيْلَ وَأَنَا خَيْرُ الْمُنْزِلِينَ
আৰু তেওঁ যেতিয়া সিহঁতক সিহঁতৰ খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ ক'লে তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃপক্ষৰ বয়মাতৃয় ভায়েকক লৈ আহিবাচোন তোমালোকে দেখা নাইনে মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰোঁ আৰু মই কিমান উত্তম অতিথিপৰায়ণ